এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে জিন্তি ৰাণী ডেকা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, উমৰাংছুৰ 3 কিলো কয়লা খনিত সংঘটিত দুৰ্ঘটনা সন্দৰ্ভত ৰাজ্য চৰকাৰৰ তদন্ত আয়োগ গঠনৰ সিদ্ধান্ত, মৰিগাঁৱত অনুষ্ঠিত ৰাজ্য মন্ত্ৰীসভাৰ বৈঠকত BTRলৈ 401 কোটি টকাৰ অনুদানত অনুমোদন, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে অষ্টম দৰমহা আয়োগ গঠনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অনুমোদন, মৰিগাঁও জিলাৰ জাগীৰোডৰ জোনবিলৰ পাৰত 3-দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে পৰম্পৰাগত জোনবিল মেলা আৰম্ভ, প্ৰথম দিনৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰীৰ অংশগ্ৰহণ আৰু অসম মহিলা ক্ৰিকেট দলৰ BCCIৰ 23 বছৰ অনুৰ্ধ T20 ক্ৰিকেট প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ। ৰাজ্য চৰকাৰে উমৰাংছুৰ 3 কিলো কয়লা খনিত সংঘটিত দুৰ্ঘটনা সন্দৰ্ভত তদন্ত কৰাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ অনিমা হাজৰিকাৰ নেতৃত্বত এখন ন্যায়িক তদন্ত আয়োগ গঠন কৰিব। মৰিগাঁৱত আজি অনুষ্ঠিত ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে উল্লেখ কৰে। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে কয়লা খনিত নিহত 4 জন শ্ৰমিকৰ নিকটাত্মীয়লৈ 10 লাখ টকাকৈ এককালীন সাহায্য প্ৰদান কৰা হ'ব। সম্ভেদ নোপোৱা আন 5 জন শ্ৰমিকৰ পৰিয়াললৈও 10 লাখ টকাৰ ক্ষতিপূৰণ প্ৰদান কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে ৰাজ্যত ৰেড হোল খননৰ সন্দৰ্ভত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপৰ বাবে নিৰ্দেশনা যুগুত কৰা হ'ব।
স্বাভাৱিকভাৱে 10 দিন হৈ যোৱাৰ পিছত তেওঁলোকৰ জীয়াই থকাৰ সম্ভাৱনা যথেষ্ট ক্ষীণ বুলি আমি ক'ব লাগিব। কেবিনেটে আজি আটাইকেইটা পৰিয়াললৈ 10 লাখ টকাকৈ এটা আৰ্থিক সাহায্য ঘোষণা কৰিছে, যাৰ আমি মৃত শৰীৰ পাইছো তেওঁলোকৰ পৰিয়ালে এই 10 লাখ টকা পাব, আৰু যাৰ আমি মৃত শৰীৰ পোৱা নাই বা জীৱন্ত অৱস্থাত উদ্ধাৰ কৰিব পৰা নাই তেওঁলোকৰ পৰিয়ালে এই 10 লাখ টকা লাভ কৰিব। কেবিনেটত এইটো কথাও প্ৰতিবেদনত দিয়া হৈছে যে সৰুতে কৈছে যে ৰেড হলটো কেনেকে, আমি যেতিয়া তাত পৰীক্ষা কৰিলো মাইগ্ৰেনটো ক'ৰ পৰা হ'ল, তেতিয়া দেখা গ'ল যে সেই অঞ্চলত 220টা এনেকুৱা কয়লাৰ খাদ আছে। এই 220টা কয়লাৰ খাদ কেনেকৈ ক'ৰ পৰা আৰম্ভ হ'ল তাক আমি ছেটেলাইট দি পিছলৈকে ঘূৰি ঘূৰি কৰি থাকিব লাগিব।
ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকত মৰিগাঁও জিলাৰ উন্নয়নৰ বাবে কেইবাটাও প্ৰকল্পত অনুমোদন জনোৱা হয়। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে মৰিগাঁও জিলাৰ উন্নয়ন আৰু বিকাশৰ বাবে মন্ত্ৰীসভাৰ বৈঠকত 292 কোটি টকাৰ প্ৰকল্পৰ অনুমোদন জনোৱা হৈছে। জোনবিল মেলাৰ স্থানত মঞ্চ নিৰ্মাণৰ বাবে 5 কোটি টকা, মৰিগাঁৱৰ নতুন আৱৰ্ত ভৱন নিৰ্মাণৰ বাবে 15 কোটি টকা, তিৱা সাহিত্য সভা ভৱন নিৰ্মাণৰ বাবে 1 কোটি টকা আগবঢ়াবলৈ বৈঠকত সিদ্ধান্ত লোৱা হয়। জিলাখনৰ শতবৰ্ষ গৰকা 9খন বিদ্যালয়ৰ উন্নয়নৰ বাবে 8 কোটি টকাকৈ আগবঢ়াবলৈও আজিৰ বৈঠকত সিদ্ধান্ত লোৱা হৈছে। বৈঠকত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমশীলতা আঁচনিৰ অধীনত 2000 কোটি টকাৰ অনুমোদন জনোৱা হৈছে। এই আঁচনিৰ অধীনত মহিলাসকলক 3টা পৰ্যায়ত ঋণ আৰু ৰাজসাহায্য প্ৰদান কৰা হ'ব। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ আঁচনিৰ অধীনত 75,000 যুৱক যুৱতীলৈ ৰাজসাহায্যযুক্ত ঋণ প্ৰদান কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। আজিৰ বৈঠকত BTRৰ উন্নয়নৰ বাবে 401 কোটি টকাৰ পুঁজিৰ অনুমোদন জনোৱা হয়। অংগনবাড়ী কেন্দ্ৰৰ সঠিক কাৰ্যকৰীকৰণৰ বাবে অংগনবাড়ী কেন্দ্ৰ ব্যৱস্থাপনা সমিতি গঠনৰ নিৰ্দেশনাটো মন্ত্ৰীসভাৰ বৈঠকে অনুমোদন জনায়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি জাগীৰোডত টাটা ছেমি কণ্ডাক্টৰ এছেম্বলিং এণ্ড টেষ্টিং প্ৰকল্পৰ নিৰ্মাণ কাৰ্যৰ বুজ লয়। মুখ্যমন্ত্ৰীয়ে কেবিনেট মন্ত্ৰী, মুখ্য সচিবসহ ৰাজ্য প্ৰশাসনৰ সকলো বিভাগৰ জ্যেষ্ঠ সচিবসকলক লৈ প্ৰকল্প নিৰ্মাণ ক্ষেত্ৰ পৰিদৰ্শন কৰে। ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ মুখ্য কাৰ্যবাহী আশিষ মিশ্ৰই মুখ্যমন্ত্ৰীগৰাকীক অহা অক্টোবৰৰ ভিতৰত এই প্ৰকল্পত ছেমি কণ্ডাক্টৰ চিপছ উৎপাদন আৰম্ভ হ'ব বুলি জানিবলৈ দিয়ে। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনভোগীসকলৰ বাবে অষ্টম দৰমহা আয়োগ গঠনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অনুমোদন জনাইছে। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি নতুন দিল্লীত অনুষ্ঠিত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বৈঠকৰ পাছত এই কথা প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বৈঠকত আজি এই বিষয়ে কোনো আনুষ্ঠানিক সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই যদিও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰ্মচাৰী সংগঠনসমূহৰ অনুৰোধৰ পৰিপ্ৰেক্ষিতত অষ্টম দৰমহা আয়োগ গঠনত সন্মতি দিছে। উল্লেখযোগ্য যে সপ্তম দৰমহা আয়োগৰ কাৰ্যকাল অহা বছৰ উকলি যাব, সেয়েহে অহা বছৰৰ 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ অষ্টম দৰমহা আয়োগৰ গঠনৰ প্ৰয়োজন হৈছে। শ্ৰীবৈষ্ণৱে কয় যে এই আয়োগৰ অধ্যক্ষ আৰু 2গৰাকী সদস্যক শীঘ্ৰে নিযুক্তি দিয়া হ'ব।
मैं साथियों इसके बाद में आता हूँ। कैबिनेट में नहीं था फैसला, लेकिन आपकी जानकारी के लिए रखना चाहता हूँ। माननीय प्रधानमंत्री जी ने केंद्र सरकार के सभी कर्मचारियों के लिए 1th सेंट्रल पे कमीशन को मंजूरी दे दी है। 1th सेंट्रल पे कमीशन आप सब जानते हैं, 1947 से अब तक 7 पे कमीशन हुए। प्रधानमंत्री जी ने एक रेगुलर रिदम के साथ पे कमीशन बनाने का जो एक संकल्प लिया है, उसके हिसाब से 2016 में लास्ट पे कमीशन 7th पे कमीशन स्टार्ट हुआ था, तो 2026 में इसका टर्म कंप्लीट होता है। उससे वेल बिफोर 2025 में 8th पे कमीशन स्टैब्लिश करने से सफिशियंट टाइम मिलेगा सो दैट द रिकमेंडेशंस कैन बी रिसीव्ड वेल बिफोर द कंप्लीशन ऑफ द पीरियड ऑफ 7th पे कमीशन।
অসম প্ৰদেশ বিজেপিৰ পৰৱৰ্তী সভাপতিৰ নাম আজি নিশাৰ ভিতৰত ঘোষণা কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীয়ে মৰিগাঁৱত আজি এই কথা প্ৰকাশ কৰে। আমাৰ সংবাদদাতাই জনোৱা মতে প্ৰদেশ বিজেপিৰ গুৱাহাটীৰ বশিষ্ঠত থকা মুখ্য কাৰ্যালয়ত সভাপতি নিৰ্বাচনৰ বাবে তৎপৰতা তুংগত উঠিছে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ উপস্থিতিত শীঘ্ৰেই পৰৱৰ্তী সভাপতিৰ নাম ঘোষণা কৰা হ'ব। ৰাজ্যিক বিজেপিৰ পৰৱৰ্তী সভাপতি হিচাপে সাংসদ দিলীপ শইকীয়া, প্ৰাক্তন সাংসদ ৰামেশ্বৰ তেলী, পল্লৱ লোচন দাস, তপন গগৈ আৰু জয়ন্ত দাসৰ নাম চৰ্চালৈ আহিছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক জিন্তি ৰাণী ডেকাৰ পৰা।
মৰিগাঁও জিলাৰ জাগীৰোডৰ জোনবিলৰ পাৰত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে গোভা দেওৰজাৰ পৰম্পৰাগত জোনবিল মেলা অনুষ্ঠিত হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি জোনবিল মেলাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি মধ্য অসমৰ 22 গৰাকী তিৱা ৰজাক ৰাজভাট্টা প্ৰদান কৰে। মুখ্যমন্ত্ৰীয়ে অনুষ্ঠানত তিৱা ৰাজ্যৰ বুৰঞ্জী শীৰ্ষক এখন গ্ৰন্থ উন্মোচন কৰে। অনুষ্ঠানত কেইবাগৰাকীও মন্ত্ৰী, বিধায়ক, তিৱা স্বায়ত্তশাসিত পৰিষদৰ পাৰিষদসকল, গোভা দেওৰজা আৰু জিলাখনৰ আয়ুক্তসহ কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ইয়াৰ আগতে আজি পুৱা পতাকা উত্তোলনেৰে গোভা ৰজা দীপ সিং দেওৰজাই মেলাৰ শুভাৰম্ভ কৰে। বিভিন্ন জাতি জনগোষ্ঠীয় লোকৰ সমন্বয়ৰ ভূমি জোনবিলৰ পাৰত অনুষ্ঠিত এই মেলাৰ আজি প্ৰথম দিনাই চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পাহাৰৰ পৰা নামি অহা জনজাতীয় ভাই ভনীসকলে তেওঁলোকৰ কৃষিজাত সামগ্ৰী পৰম্পৰাগত প্ৰথাৰে ভৈয়ামৰ উৎপাদিত সামগ্ৰীৰ সৈতে বিনিময় কৰে। জনজাতীয় পোছাক পৰিহিত ডেকা গাভৰুসকলে জোনবিলৰ পাৰত গীত নৃত্য পৰিৱেশন কৰি সম্প্ৰীতিৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰে। জোনবিলৰ পাৰত কুকুৰা যুঁজ আৰু সমূহীয়া মাছ ধৰা পৰ্বও সম্পন্ন হয়। তিনিদিনীয়া এই মেলাৰ পৰৱৰ্তী দুটা দিনতো পৰম্পৰাগত খেল ধেমালি আৰু বিভিন্ন নৃত্য গীত কাৰ্যসূচী তথা সুস্বাদু খাদ্য মেলা অনুষ্ঠিত হ'ব। গোভা দেওৰজাৰ অৰম্বিলত সমূহীয়া মাছ ধৰা পৰ্ব আৰু ৰজাৰ বিষয়াবৰ্গই প্ৰতীকী ৰূপত কৰ সংগ্ৰহৰ পাছতে শনিবাৰে বিয়লি তিনিদিনীয়া এই মেলাৰ সামৰণি পৰিব। কোকৰাঝাৰৰ বিটিচি বিধায়িনী ভৱনত অহা 17 ফেব্ৰুৱাৰীত অসম বিধানসভাৰ অধিৱেশনৰ প্ৰথম দিনটোৰ কাৰ্যসূচী অনুষ্ঠিত হ'ব। অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে আজি এই অধিৱেশনৰ প্ৰস্তুতি পৰ্যালোচনা কৰে। পৰ্যালোচনা কালত বিটিচি বিধায়িনী সভাৰ অধ্যক্ষ কাতিৰাম বড়ো, মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো আৰু অসম বিধানসভাৰ কেইবাগৰাকীও বিষয়া উপস্থিত থাকে। তেওঁলোকে জিলাখনত হ'বলগীয়া বিধানসভা অধিৱেশনৰ প্ৰথম দিনটোৰ কাৰ্যক্ৰমণিকাৰ বাবে বিভিন্ন দিশ পুংখানুপুংখভাৱে চোৱা চিতা কৰে। ইয়াৰ পাছতে শ্ৰীদৈমাৰীয়ে অসম বিধানসভা আৰু বিটিচিৰ জ্যেষ্ঠ বিষয়া আৰু আৰক্ষীৰ শীৰ্ষ বিষয়াৰ সৈতে বিটিচি সচিবালয়ৰ সন্মিলন কক্ষত এখন বৈঠকত মিলিত হয়। বৈঠকত অধ্যক্ষগৰাকীয়ে এই অধিৱেশন নিয়াৰিকৈ পৰিচালনা কৰাৰ বাবে সকলো ব্যৱস্থা নিখুঁতভাৱে কৰিবলৈ নিৰ্দেশ দিয়ে। গোলাঘাট জিলাৰ বোকাখাটৰ বালিজান নতুনগাঁৱৰ বাণেশ্বৰ মহন্ত সমন্বয় ক্ষেত্ৰত কাইলৈৰ পৰা 5 দিনীয়াকৈ অসম বৈদিক বৈষ্ণৱ মহাসভাৰ 14th দ্বিবাৰ্ষিক ৰাজ্যিক অধিৱেশনৰ আয়োজন কৰা হৈছে। কৃষিমন্ত্ৰী তথা অধিৱেশন উদযাপন সমিতিৰ সভাপতি অতুল বৰাই কালি এই অধিৱেশনৰ প্ৰস্তুতি পৰ্যালোচনা কৰে। তেওঁ এই কাৰ্যসূচী নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে সকলোকে সহযোগিতাৰে কাম কৰিবলৈ আহ্বান জনায়। এই অধিৱেশনৰ অংশ হিচাপে যুৱ আৰু মহিলা সমাৰোহ, নাম সমাৰোহ, মুকলি সভা, শিশু আৰু চেমনীয়াৰ মাজত বৰগীত, সত্ৰীয়া নৃত্য, জ্যোতি সংগীত, বক্তৃতা প্ৰতিযোগিতাকে ধৰি কেইবাটাও কাৰ্যসূচী অনুষ্ঠিত হ'ব। একেদৰে জিলাখনৰ মৰঙীৰ পুষ্পবিলাস বৈকুণ্ঠ ক্ষেত্ৰত কাইলৈৰ পৰা 3 ফেব্ৰুৱাৰীলৈ সদৌ অসম শিশু ভাওনা আৰু মুকলি শাখাৰ ভাওনা প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে 2024-25 বৰ্ষৰ বাবে কাইলৈৰ পৰা 21 জানুৱাৰীলৈ পুনৰ অনলাইন পঞ্জীয়ন পৰ্টেল মুকলি কৰিব। এই সন্দৰ্ভত বিস্তৃত তথ্যৰ বাবে পৰিষদে সংশ্লিষ্ট সকলো পক্ষকে পৰিষদৰ ৱেবছাইট চাবলৈ আহ্বান জনাইছে। নিৰ্দেশনাটোত পৰিষদে স্পষ্ট কৰি দিয়ে যে পৰৱৰ্তী পৰ্যায়ত পঞ্জীয়নৰ বাবে কোনোধৰণৰ সময় বৃদ্ধি কৰা নহয়। অফলাইনৰ জৰিয়তেও কোনোধৰণৰ পঞ্জীয়ন পত্ৰ গ্ৰহণ কৰা নহয় বুলি পৰিষদে জানিবলৈ দিছে। গুৱাহাটীৰ জ্যোতিচিত্ৰবনত অহা 7-9 ফেব্ৰুৱাৰীলৈ প্ৰথমবাৰৰ বাবে গুৱাহাটী এছীয় চলচ্চিত্ৰ মহোৎসৱৰ আয়োজন কৰা হৈছে। এই মহোৎসৱত এছিয়া মহাদেশৰ অন্তৰ্গত দেশসমূহৰ পৰা বাছনি লাভ কৰা চলচ্চিত্ৰসমূহৰ প্ৰদৰ্শন, সাংস্কৃতিক বিনিময় আৰু সৃষ্টিশীল বাৰ্তালাপৰ কাৰ্যসূচী অনুষ্ঠিত হ'ব। ইৰাণৰ চলচ্চিত্ৰ পৰিচালক বাবা হাজেহ পাছাৰ ইন দ্য আৰ্মছ অব দ্য ট্ৰী শীৰ্ষক চলচ্চিত্ৰখনৰ প্ৰদৰ্শনেৰে মহোৎসৱৰ শুভাৰম্ভ কৰা হ'ব। ইমতিয়াজ আলী, ৰীমা দাস, কবীৰ খান আৰু অনিৰ পৰিচালিত চলচ্চিত্ৰ মাই মেলবৰ্ণৰ প্ৰদৰ্শনেৰে মহোৎসৱৰ সামৰণি পৰিব। আজি গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এখন সংবাদমেলত মহোৎসৱৰ সঞ্চালক মনিতা বৰগোহাঁয়ে এই বিষয়ে প্ৰকাশ কৰে। এছিয়া চলচ্চিত্ৰ মহোৎসৱত ইৰাণ, নেপাল, উজবেকিস্তান, কাজাখাস্তান, হংকং, শ্ৰীলংকাকে ধৰি ১০খন ছবি নিৰ্মাতা দেশৰ ১৮খন চলচ্চিত্ৰ প্ৰদৰ্শিত হ'ব। ২০০খনৰো অধিক চলচ্চিত্ৰৰ পৰা বাছনি সমিতিয়ে বাছনি কৰি উলিওৱা এই চলচ্চিত্ৰসমূহৰ ভিতৰত ১২খন আন এছিয়া দেশৰ আৰু ৬খন বিভিন্ন ভাৰতীয় ভাষাৰ চলচ্চিত্ৰ। শ্ৰীলংকাৰ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন চলচ্চিত্ৰ পৰিচালক প্ৰসন্ন ভিথানাগে মহোৎসৱৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। অসমৰ কেইবাগৰাকীও ৰাষ্ট্ৰীয় বঁটা বিজয়ী চলচ্চিত্ৰ নিৰ্মাতা, চলচ্চিত্ৰ সমালোচক আৰু জ্যেষ্ঠ সাংবাদিকে অনুষ্ঠানত অংশ ল'ব। সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ মুখপাত্ৰ প্ৰবীণ বড়ো আৰু দীপজ্যোতি চহৰীয়াই কংগ্ৰেছ দল ত্যাগ কৰি আজি বড়োলেণ্ড পিপুল্ছ পাৰ্টি চমুকৈ বি পি এফত যোগদান কৰে। বি পি এফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ উপস্থিতিত চিৰাঙৰ শ্যাম থাইবাৰী বাথৌ খেৰাই ৰিজৰ্টত এই দুয়োগৰাকী নেতাই বি পি এফত যোগদান কৰে। ইপিনে এখন সংবাদমেলত বি পি এফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে কয় যে বি পি এফ দল শাসনলৈ আহিলে বি টি আৰৰ যুৱক যুৱতীৰ কল্যাণৰ বাবে ১০০ কোটি টকা ব্যয় কৰা হ'ব। এই সংবাদমেলতে শ্ৰীমহিলাৰীয়ে দলৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক আৰু অভিৱৰ্তন অহা ১৯ আৰু ২০ জানুৱাৰীত কোকৰাঝাৰ আৰু বেংকটলত অনুষ্ঠিত হ'ব বুলিও প্ৰকাশ কৰে।
সমূহীয়া অনাতাঁৰ কেন্দ্ৰ বা কমিউনিটি ৰেডিঅ' ষ্টেচনৰ নাম শুনিছেনে? অসমতো কেইবাটাও সমূহীয়া অনাতাঁৰ কেন্দ্ৰ ব্ৰতী হৈ আছে নিজ নিজ অঞ্চলৰ শ্ৰোতাক মনোৰঞ্জন, তথ্য যোগান আৰু শিক্ষা প্ৰদানৰ কামত। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ এইবাৰৰ দৃষ্টিপাতৰ বিষয় এই সমূহীয়া অনাতাঁৰ কেন্দ্ৰ। গুৱাহাটী, ডিব্ৰুগড়, গোৱালপাৰা আৰু বৰপেটাত থকা কেইবাটাও সমূহীয়া অনাতাঁৰ কেন্দ্ৰৰ উপস্থাপকসকলক লগ পাব ১৮ জানুৱাৰীৰ নিশা ৮:০২ত। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ লগতে ষ্টুডিঅত থাকিব সমূহীয়া অনাতাঁৰ কেন্দ্ৰৰ সৈতে বহুদিন ধৰি জড়িত ব্যক্তি ভাস্কৰজ্যোতি আচাৰ্য। শনিবাৰে নিশা ৮:০২ত। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতিত শ্ৰদ্ধা জনাই কাইলৈ ৰাজ্যজুৰি শিল্পী দিৱস উদযাপনৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু গোলাঘাট জিলা প্ৰশাসনৰ সহযোগত গোলাঘাটত দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচী গ্ৰহণ কৰা হ'ব। এই অনুষ্ঠানতে বিশিষ্ট সংগীত শিল্পী ডঃ অনিমা চৌধুৰী আৰু মুকুল ৰাভাক চলিত বছৰৰ শিল্পী বঁটা প্ৰদান কৰা হ'ব। বিগত বৰ্ষৰ সন্মানীয় নটসূৰ্য ফণি শৰ্মা বঁটা, বিশিষ্ট অভিনেত্ৰী ৰেবা ফুকনলৈ, সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকা বঁটা, প্ৰবীণ অভিনেত্ৰী হীৰা নেওগলৈ আৰু জননেতা ভীমবৰ দেউৰী বঁটা, বিশিষ্ট সমাজকৰ্মী জলেশ্বৰ ব্ৰহ্মলৈ আগবঢ়োৱা হ'ব। এই অনুষ্ঠানত বিত্ত, মহিলা আৰু শিশু কল্যাণ মন্ত্ৰী অজন্তা নেওগ উপস্থিত থকাৰ কথা। একেদৰে সদৌ অসম ছাত্ৰ সন্থাই হোজাই জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু কাকি আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত আজিৰে পৰা দুদিনীয়াকৈ হোজাইত কেন্দ্ৰীয়ভাৱে শিল্পী দিৱসৰ কাৰ্যসূচী লৈছে। অসম মহিলা ক্ৰিকেট দলে বি চি চি আইৰ ২৩ বছৰ অনুৰ্ধ টি টুৱেণ্টি ক্ৰিকেট প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। তিৰুৱনন্তপুৰমত আজি অনুষ্ঠিত নক আউট পৰ্যায়ৰ খেলত অসমে বিদৰ্ভক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰে। তিৰুৱনন্তপুৰমত পৰহিলৈ কোৱাৰ্টাৰ ফাইনেলত অসম দলটো কেৰালাৰ মুখামুখি হ'ব। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূতত্ব বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰববী অধ্যাপক ডঃ চণ্ডীচৰণ ভট্টাচাৰ্যৰ কালি আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিকাগোত বাৰ্ধক্যজনিত কাৰণত মৃত্যু হয়। দৰং জিলাৰ নিজ সৰাবাৰীৰ নিবাসী প্ৰবীণ শিক্ষাবিদগৰাকী তেওঁৰ পুত্ৰৰ চিকাগোৰ বাসগৃহত ৯২ বছৰ বয়সত মৃত্যু হয়। ১৯৯৩ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অৱসৰ লোৱাৰ পাছত তেওঁ নাগালেণ্ড কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত অতিথি অধ্যাপক হিচাপে সেৱা আগবঢ়াইছিল। সিংফু সমাজৰ মুৰববী তিনিচুকীয়া জিলাৰ লিডু বিছাগাঁও নিবাসী বিছা ৰজা বিছানং সিংফুৰ মৃত্যুত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গভীৰ শোক প্ৰকাশ কৰিছে। বিছা ৰজা বিছানং সিংফুৰ মৃত্যু সিংফু জনগোষ্ঠীৰ লগতে অসমবাসীৰ বাবে অপূৰণীয় ক্ষতি বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সিংফু জনগোষ্ঠীৰ বাবে বিছানং সিংফুৱে আগবঢ়োৱা অৱদানক শ্ৰদ্ধাৰে স্মৰণ কৰে। উল্লেখযোগ্য যে কালি নিশা বিছানং সিংফুৰ ৬৬ বছৰ বয়সত বিছাগাঁৱৰ নিজা বাসগৃহত মৃত্যু হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ পঢ়ি দিছো। উমৰাংছুৰ ৩ কিলো কয়লা খনিত সংঘটিত দুৰ্ঘটনা সন্দৰ্ভত ৰাজ্য চৰকাৰৰ তদন্ত আয়োগ গঠনৰ সিদ্ধান্ত। মৰিগাঁওত অনুষ্ঠিত ৰাজ্য মন্ত্ৰীসভাৰ বৈঠকত বি টি আৰলৈ ৪০১ কোটি টকাৰ অনুদানত অনুমোদন। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে অষ্টম দৰমহা আয়োগ গঠনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অনুমোদন। মৰিগাঁও জিলাৰ জাগিৰোডৰ জোনবিলৰ পাৰত ৩দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে পৰম্পৰাগত জোনবিল মেলা আৰম্ভ। প্ৰথম দিনৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰীৰ অংশগ্ৰহণ আৰু অসম মহিলা ক্ৰিকেট দলৰ বি চি চি আইৰ ২৩ বছৰ অনুৰ্ধ টি টুৱেণ্টি ক্ৰিকেট প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানে। আমাৰ পৰৱৰ্তী বাতৰি সন্ধিয়া ৭:১০ শুনিবলৈ পাব।